Iya, akan kembali. Bateri pintu belum berbunyi. Etiat suami bateri sokol. Di tempat yang lukuhkan lepas lor, prosesan juga berhamuan polisai. এই পর্যায়ত পুরুষের ১৩খন রাজ্য আর কেন্দ্রীয় শাসিত অঞ্চলের ৮৯টা সমষ্টি ভোট গ্রহণ করা হব। প্রধানমন্ত্রী তথা বিজেপির জ্যেষ্ঠ নেতা নরেন্দ্র মোদীয়ে কৈছে যে দেশতেই হোক বা মধ্যপ্রদেশতেই হোক কংগ্রেস ক্ষমতার পর যাওয়ার পাছত বিজেপি ক্ষমতালে অহাতে উন্নয়ন সম্ভব হয়েছে। কংগ্রেসের জ্যেষ্ঠ নেতা রাহুল গান্ধীয়ে দেশত নিবনুয়া সমস্যা চরম পর্যায়ে উপনীত হয়েছে বলে মন্তব্য করেছে। উচ্চতম ন্যায়ালয়ে ভিভি পেট স্লিপৰ সৈতে ইভিএমৰ জৰিয়তে সাব্যস্ত কৰা প্ৰতিটো ভোটৰ ১০০% সত্যাসত্য নিৰূপণৰ অনুৰোধ জনাই দাখিল কৰা কেইবাখনো আবেদন সন্দৰ্ভত ৰায় সুৰক্ষিত ৰাখিছে। আৰু ভাৰতীয় পুৰুষ আৰু মহিলা কম্পাউণ্ড আৰ্চাৰী দলে আৰ্চাৰী বিশ্বকাপৰ প্ৰথম পৰ্যায়ৰ ফাইনেলত প্ৰৱেশ কৰিছে। লোকসভা নির্বাচনের দ্বিতীয় পর্যায়ের আজি বিয়লি প্রচার অভিযানের সামরণি পড়ে। এই পর্যায়ের পৌরহিত ১৩খন রাজ্য আর কেন্দ্রীয় শাসিত অঞ্চলের ৮৯টা সংসদীয় সমষ্টির ভোট গ্রহণ করা হব। ইয়ার ভিতর দরং, ওদালগুড়ি, ডিফু, করিমগঞ্জ, শিলচর আর নগাঁও সমষ্টি আছে। প্রচার অভিযানের আজি অন্তিম দিনা বিভিন্ন রাজনৈতিক দলের নেতাসকলে ভোটদাতাসকলের মন জয় করার উদ্দেশ্যে ঠায়ে ঠায়ে নির্বাচনী সভাত ভাগ লয়। প্রধানমন্ত্রী তথা বিজেপির জ্যেষ্ঠ নেতা নরেন্দ্র মোদী আজি মধ্যপ্রদেশের সাগরের বার্তমত এখন নির্বাচনী সভা সম্বোধন করে কয় যে দেশতেই হোক বা মধ্যপ্রদেশতেই হোক কংগ্রেসের ক্ষমতার পর যাওয়ার পাছত বিজেপি ক্ষমতালে অহাতে উন্নয়ন সম্ভব হয়েছে। কয় যে নীতি আর দৃষ্টিভঙ্গি সলনি হলেহে উন্নয়ন সম্ভব হয়। কংগ্রেসের শাসনকালত মধ্যপ্রদেশ রুগ্ন রাজ্যরূপে জনজাত আছিল বলে উল্লেখ করে প্রধানমন্ত্রী কয় যে একেখন রাজ্য সম্প্রতি বিজেপি সরকারের অধীনত উন্নয়নের নতুন শিখরত উপনীত হয়েছে। রাজ্যখনত ঐতিহাসিক কেন বেতমা সংযোগ প্রকল্প ইতিমধ্যে আরম্ভ হয়েছে বলে শ্রীমোদীয়ে প্রকাশ করে। কয় যে রাজ্যখনত ভাল ঘাইপথৰ এটা পূর্ণাঙ্গ নেটওয়ার্ক গড়ি তোলার কাম অব্যাহত আছে। নর্মদা প্রগতিপথেই হোক বা বিন্ধ্য প্রগতিপথ, মালওয়া নোয়ার, মধ্য ভারত বুন্দেলখন্ড প্রগতিপথ, এক্সপ্রেসওয়ে নতুন মধ্যপ্রদেশের পরিচয় হয়ে উঠেছে বলে শ্রীমোদীয়ে মন্তব্য করে। ধর্মভিত্তিক সংরক্ষণের বিরোধিতা করে শ্রীমোদীয়ে কয় যে দেশের সংবিধানে ধর্মর ভিত্তিত সংরক্ষণ প্রদান নকরে। কয় যে বাবা সাহেব আম্বেদকর নিজে ধর্মভিত্তিক সংরক্ষণের বিরোধী আছিল যদিও কংগ্রেসে কেইবাবছর পূর্বে ধর্মর আধারত সংরক্ষণের বিপজ্জনক সংকল্প গ্রহণ করেছে। কয় যে কংগ্রেসে ২০০৯ আর ২০১৪ চনের নির্বাচনের সময় প্রকাশ করা দলীয় ইস্তাহারত ধর্মর নামত সংরক্ষণের প্রতিশ্রুতি প্রদান করেছে। শ্রীমোদীয়ে কয় যে কংগ্রেসে অনুসূচিত জাতি, অনুসূচিত জনজাতি আর অন্যান্য পিছপরা শ্রেণীর কোটা হ্রাস করে ধর্মর ভিত্তিত সংরক্ষণ প্রদানের প্রস্তুতি চলাইছে। আনহাতে বিজেপির জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শাহে আজি পিএফআই আর এসডিপিআই আদির দরে রাষ্ট্রবিরোধী শক্তিসমূহের পর কংগ্রেস আর কমিউনিস্ট দলসমূহে সমর্থন লওয়া বলে অভিযোগ উত্থাপন করেছে। কেরালার আল্লাপুজ্জাত আজি বিয়লি এখন রাজহুয়া সভা সম্বোধন করে বিজেপির নেতাগুলিকে অভিযোগ করে যে সংখ্যালঘুসকলের ভোট আদায়ের বাবে দুইটা দলে কেরালাত সন্ত্রাসবাদর উৎসাহিত করেছে। কয় যে বিজেপি নেতৃত্বাধীন সরকারের শাসনকালত পিএফআইর দরে সংগঠনক কেউ সহ্য করা নহয়। করিমগঞ্জের সমবায় ব্যাংক কেলেঙ্কারির কথা উল্লেখ করে শ্রীশাহে কয় যে বিধি বলবৎকারী সঞ্চালকালয়ে এই কেলেঙ্কারির তদন্ত অব্যাহত রাখিছে আর ইয়াত ধন জমা রখার লোকসকলে ধন ঘূরাই পাব বলে আশ্বাস প্রদান করেছে। ইয়াত জড়িত দোষী ব্যক্তিসকলক শাস্তি প্রদান করা হব বলে প্রকাশ করে। শ্রীশাহে ভারত পারমাণবিক শক্তিসম্পন্ন দেশ হওয়ার বাবে সিপিআইএম দলে বিরোধিতা করার সমালোচনা করে কয় যে দেশের সুরক্ষার স্বার্থত ভারতে পারমাণবিক শক্তি আহরণ করে থাকিব। কয় যে এন ডি এফ সরকারে এফালে ভারত পারমাণবিক শক্তির দেশ হওয়ার বিরোধিতা করে আর আনহাতে রাজ্যখনত খনিজ সম্পদের অবৈধ খনন আর ইয়ার বিদেশত বিক্রির সমর্থন করে। শ্রীশাহে কয় যে বিভিন্ন সংঘর্ষের পর কেরালাক মুক্ত করার বাবে এই নির্বাচন অনুষ্ঠিত হয়েছে। কয় যে আই এন ডি আই বিরোধী মিত্রজোট সম্পূর্ণরূপে বিফল হয়েছে কিয়নো কংগ্রেস আর বাওদলে দিল্লীত একেখন মঞ্চত মিলিত হয়েছে যদিও রাজ্যখনত দুইটা দলে পরস্পরের বিরোধিতা করেছে। আপনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা।
আপোনাৰ ভোট আপোনাৰ কণ্ঠ, ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ২৬ এপ্ৰিলত দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁৱত হবলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে কৈছে যে দেশত বিভিন্ন সমস্যা চৰম পৰ্যায়ত উপনীত হৈছে আৰু যুৱক যুৱতীসকলে কৰ্মসংস্থাপনৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। মহাৰাষ্ট্ৰৰ অমৰাৱতীত কংগ্ৰেছ পাৰ্টীৰ বলৱন্ত ৱাংখেৰেৰ হকে এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি শ্ৰীগান্ধীয়ে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে আই এম ডি আই মিত্ৰজোঁট ক্ষমতালৈ আহিলে স্নাতক আৰু ডিপ্লমাধাৰী শিক্ষাৰ্থীসকলে চৰকাৰী, ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ কোম্পানীত শিক্ষানবিচৰ অধিকাৰ লাভ কৰিব। তেওঁলোকে বছৰি বেংক একাউণ্টত 1,00,000 টকাকৈ লাভ কৰিব বুলিও কংগ্ৰেছ নেতাগৰাকীয়ে মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অৰ্থনৈতিক নীতিৰ সমালোচনা কৰি শ্ৰীগান্ধীয়ে আই এম ডি আই মিত্ৰজোঁট ক্ষমতালৈ আহিলে দুখীয়া খেতিয়কৰ ঋণ মাফ কৰা হ'ব বুলি ঘোষণা কৰে। তেওঁ লগতে দেশত জাতিগত লোকপিয়ল কৰাৰ কথাও ঘোষণা কৰে। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও আজি কেৰালাত কেইবাখনো নিৰ্বাচনী সভাত ভাগ লয়। অসমতো সকলো ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে ভোটদাতাক প্ৰভাৱিত কৰাৰ বাবে প্ৰচাৰ অভিযানৰ আজি অন্তিম দিনা পাৰ্যমানে চেষ্টা চলায়। বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি দলগাঁৱত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সমাৱেশত অংশগ্ৰহণ কৰে। সভাত ভাষণ দি তেওঁ কয় যে অসম চৰকাৰে চলিত বছৰত নতুনকৈ 50,000 যুৱক যুৱতীক নিযুক্তি প্ৰদান কৰিব। আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই আজি নগাঁৱত অনুষ্ঠিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দিয়ে। একেদৰে এ আই ইউ ডি এফ দলৰ সভাপতি বদৰুদ্দিন আজমল, বি পি এফৰ মুৰববী হাগ্ৰামা মহিলাৰী আৰু ভিন ভিন ৰাজনৈতিক দলৰ আন বহুকেইগৰাকী নেতাই আজি নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই কৈছে যে এৰাতিৰ ভিতৰতে সমাজ পৰিৱৰ্তন কৰিব নোৱাৰি আৰু ইয়াৰ বাবে গভীৰ বিবেচনা আৰু আইনী ভিত্তিৰ প্ৰয়োজন। দিল্লীত কংগ্ৰেছে আয়োজন কৰা সামাজিক ন্যায় সমাৱৰ্তনত ভাষণ প্ৰদান কৰি শ্ৰীখাৰ্গেই এইদৰে কয়। কংগ্ৰেছৰ প্ৰখ্যাত নেতাসকলে দুয়োটাৰে নিশ্চিতি প্ৰদান কৰে। তেওঁ লগতে কয় যে জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত কংগ্ৰেছৰ এটা ইতিহাস আছে আৰু এম জি এনৰেগা, তথ্যজনৰ অধিকাৰ আৰু খাদ্য সুৰক্ষাৰ অধিকাৰ আদিৰ ৰূপায়ণে দলটোৰ দায়বদ্ধতাৰ সঁচা প্ৰতিফলিত কৰে। জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও এই সমাৱৰ্তনত সম্বোধন কৰে। উচ্চতম ন্যায়ালয়ে ভি ভি পেট স্লিপৰ সৈতে ই ভি এমৰ জৰিয়তে সাব্যস্ত কৰা প্ৰতিটো ভোটৰ 100% সত্যাসত্য নিৰূপণৰ অনুৰোধ জনাই দাখিল কৰা কেইবাখনো আবেদন সন্দৰ্ভত ৰায় সুৰক্ষিত ৰাখিছে। ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দীপাংকৰ দত্তাক লৈ গঠিত এখন বিচাৰপীঠে আজি শুনানিৰ সময়ত ই ভি এমৰ কাম কাজক লৈ নিৰ্বাচন আয়োগক কেইবাটাও প্ৰশ্ন সোধে। আয়োগে কোনো পৰ্যায়তে ই ভি এমত বেমেজনী কৰাটো অসম্ভৱ বুলি আশ্বাস প্ৰদান কৰে। আয়োগে কয় যে বৰ্তমানলৈকে 41,629 বাৰত 4 কোটিৰো অধিক ভি ভি পেট শ্লিপ মিলাই চোৱা হৈছে। বিচাৰপীঠখনে নিৰ্বাচন আয়োগৰ প্ৰতি আস্থা প্ৰকাশ কৰি বেলট পেপাৰ ব্যৱস্থালৈ উভতি যোৱাৰ অৱধাৰণাৰ প্ৰতি অসন্মতি প্ৰকাশ কৰে। নিৰ্বাচন আয়োগে কয় যে সকলো ভি ভি পেট শ্লিপ গণনা কৰাটো ব্যৱহাৰিকভাৱে সম্ভৱ নহয়। বৰ্তমান প্ৰতিটো বিধানসভা সমষ্টিৰ যিকোনো 5টা ই ভি এমৰ ভি ভি পেট শ্লিপৰ সত্যাসত্য নিৰূপণ কৰা হয়। গণতান্ত্ৰিক সংস্কাৰ সংস্থাসহ আবেদনকাৰীসকলে দেশৰ 97 কোটি পঞ্জীকৃত ভোটদাতাৰ অধিক স্বচ্ছ নিৰ্বাচনী প্ৰণালীৰ অধিকাৰ আছে বুলি যুক্তি আগবঢ়াইছে। ভাৰতৰ পুৰুষ আৰু মহিলা কম্পাউণ্ড আৰ্চাৰী দল ছাংহাইত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপৰ প্ৰথম পৰ্যায়ৰ ফাইনেলত প্ৰৱেশ কৰিছে। অভিষেক বাৰ্মা, প্ৰিয়াংশ আৰু প্ৰমথেশ ফুগেৰ ভাৰতীয় পুৰুষ দলটোৱে আজি ছেমি ফাইনেলত দক্ষিণ কোৰিয়াক 235-233 ফলাফলত পৰাস্ত কৰাৰ বিপৰীতে জ্যোতি সুৰেখা বেন্নাম, অদিতি গোপীচন্দ আৰু পৰিণীত কৌৰক লৈ গঠিত মহিলা দলটোৱে ছেমি ফাইনেলত এষ্টনিয়াক 235-230 ফলাফলত পৰাভূত কৰে। পুৰুষৰ দলটো ফাইনেলত নেডাৰলেণ্ডছৰ আৰু মহিলা দলটো ইটালীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পুৰুষ আৰু মহিলা উভয় শাখাৰ ফাইনেল খেলসমূহ 27 এপ্ৰিলত অনুষ্ঠিত হ'ব। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কিছু সময়ৰ পাছত দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত গুজৰাট টাইটান্ছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিছে। এই পৰ্যায়ত পৰহিলৈ 13খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ 89টা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে দেশতেই হওক বা মধ্যপ্ৰদেশতেই হওক, কংগ্ৰেছ ক্ষমতাৰ পৰা যোৱাৰ পাছত বিজেপি ক্ষমতালৈ অহাতে উন্নয়ন সম্ভৱ হৈছে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে দেশত নিবনুৱা সমস্যা চৰম পৰ্যায়ত উপনীত হৈছে বুলি মন্তব্য কৰিছে আৰু উচ্চতম ন্যায়ালয়ে ভি ভি পেট শ্লিপৰ সৈতে ই ভি এমৰ জৰিয়তে সাব্যস্ত কৰা প্ৰতিটো ভোটৰ 100% সত্যাসত্য নিৰূপণৰ অনুৰোধ জনাই দাখিল কৰা কেইবাখনো আবেদন সন্দৰ্ভত ৰায় সুৰক্ষিত ৰাখিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।